এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নিৰ্বাচন আয়োগৰ উদ্যোগত নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ 1,00,000ৰো অধিক বুথ পৰ্যায়ৰ বিষয়া BLOৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি আহিছে। দক্ষিণ কোৰিয়াৰ বনজুইত কমেও 18 লোকৰ মৃত্যু হোৱাৰ লগতে আন 19 লোক আহত হৈছে। প্ৰাক্তন কেবিনেট সচিব ৰাজীৱ গৌবাক নীতি আয়োগৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আজি ৰিয়ান পৰাগৰ নেতৃত্বত হ'বলগীয়া ৰাজস্থান ৰয়েলছৰ খেলখনলৈ অসমৰ দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰিছে। নিৰ্বাচন আয়োগৰ উদ্যোগত আজি নতুন দিল্লীত প্ৰথমবাৰৰ বাবে 1,00,000ৰো অধিক বুথ পৰ্যায়ৰ বিষয়া BLOৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। ৰাজধানী মহানগৰীখনৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন ব্যৱস্থাপনা প্ৰতিষ্ঠান IIIDEMত এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়ুক্ত ডঃ বিবেক যোশীৰ সৈতে এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। অসম, পশ্চিমবংগ আৰু বিহাৰৰ 100গৰাকীতকৈও অধিক BLOৰ লগতে এই 3খন ৰাজ্যৰ উপৰি কেৰালা, পুডুচেৰী আৰু তামিলনাডুৰো 13খন জিলাৰ নিৰ্বাচনী বিষয়া আৰু 24গৰাকী নিৰ্বাচনী পঞ্জীয়ন বিষয়াই ইয়াত অংশগ্ৰহণ কৰিছে। খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি আহিছে। লোকসভাত আজি কেইটামান পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে খাদ্যত ভেজালকৰণ সন্দৰ্ভত অভিযোগ পালে চৰকাৰে লগে লগেই এই বিষয়ে অনুসন্ধানৰ ব্যৱস্থা কৰে আৰু কোনো খাদ্য সামগ্ৰী জনসাধাৰণৰ বাবে সেৱনৰ অনুপযোগী বিবেচিত হলে তেনে ঘটনাক অপৰাধমূলক কাৰ্য হিচাপে গণ্য কৰি এনে ঘটনাৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। খাদ্য সামগ্ৰী পৰীক্ষণৰ বাবে সমগ্ৰ দেশতে 242টা FSSI পৰীক্ষাগাৰ আৰু বহুসংখ্যক ভ্ৰাম্যমান খাদ্য পৰীক্ষাগাৰকে ধৰি ভালেমান কাৰ্যব্যৱস্থা কাৰ্যকৰী হৈ আছে বুলি শ্ৰীযোশীয়ে প্ৰকাশ কৰে। জনসাধাৰণক খাদ্যৰ ভেজালকৰণ সন্দৰ্ভত সজাগ কৰি তোলাৰ উদ্দেশ্যে চৰকাৰে ব্যাপক হাৰত সামাজিক মাধ্যমৰো সহায় লয় বুলি তেওঁ প্ৰকাশ কৰে। আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে উপভোক্তাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কনজিউমাৰ হেল্পলাইন গুৰুত্বপূৰ্ণ আহিলা হিচাপে পৰিগণিত হৈ আহিছে। দক্ষিণ কোৰিয়াৰ বনজুয়ে দেশখনৰ দক্ষিণ পূব প্ৰান্তত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বনজুইৰ ফলত কমেও 18 লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন 19 লোক আহত হৈছে। দেশখনৰ গৃহ আৰু নিৰাপত্তা মন্ত্ৰালয়ে জনোৱা অনুসৰি এতিয়ালৈকে 23,000ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ আঁতৰাই নিয়া হৈছে। মন্ত্ৰালয়ে জনোৱা অনুসৰি প্ৰবল বতাহ বলি থকাৰ পৰিপ্ৰেক্ষিতত বনজুইৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু শতাধিক ভৱন ক্ষতিগ্ৰস্ত হৈছে। 1,300 বছৰ পুৰণি এটা বৌদ্ধ মঠকে ধৰি ভালেমান সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰও বনজুইৰ ফলত বেয়াকৈ প্ৰভাৱিত হৈছে। তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচিপ টাইপ এডৱাৰ্ণৰ প্ৰধান ৰাজনৈতিক প্ৰতিদ্বন্দ্বীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ ৰাজধানী ইস্তানবুলত কালিও হাজাৰ হাজাৰ লোকে প্ৰতিবাদ অব্যাহত ৰাখে। বৰ্তমানলৈ ছাত্ৰ ছাত্ৰী, সাংবাদিক আৰু অধিবক্তাকে ধৰি প্ৰতিবাদকাৰীসকলৰ মাজৰ 1,400গৰাকীতকৈও অধিক লোকক আটক কৰা হৈছে। ইস্তানবুল প্ৰশাসনে ৰাজহুৱা শান্তি শৃংখলা ৰক্ষা তথা সম্ভাৱ্য প্ৰৰোচনামূলক পৰিস্থিতি প্ৰতিহত কৰাৰ স্বাৰ্থত সকলো ধৰণৰ প্ৰতিবাদ নিষিদ্ধ কৰাৰ লগতে একাংশ পথ বন্ধ কৰি দিছে। ছাত্ৰ ছাত্ৰীসকলে নিচানটাছি জিলাৰ ৰাজপথেৰে সমদল কৰি চৰকাৰক পদত্যাগ কৰিবলৈ দাবী জনায়। নেতাগৰাকীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত তুৰস্কৰ প্ৰধান বিৰোধী দল ৰিপাব্লিকান পিপুলছ পাৰ্টীয়ে অহা শনিবাৰে মহানগৰীখনত এখন সমাৱেশৰ আয়োজন কৰাৰ লগতে নিৰ্বাচনৰ বাবে দাবী জনাব বুলি প্ৰকাশ কৰিছে। এনে পৰিস্থিতিৰ মাজতে সংবাদ প্ৰতিষ্ঠান AFPৰ ফটোগ্ৰাফাৰ য়াছিন আকগুলকে ধৰি প্ৰতিবাদী কাৰ্যসূচীৰ সংবাদ পৰিৱেশন কৰা 7গৰাকী সাংবাদিক আদালতত হাজিৰ হয়। আনহাতে AFPৰ অধ্যক্ষগৰাকীয়ে প্ৰতিষ্ঠানটোৰ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কাৰ্যৰ বিৰোধিতা কৰি এই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ লগতে বিষয়টোত ৰাষ্ট্ৰপতি এৰডোৱানৰ হস্তক্ষেপৰ বাবে আহ্বান জনায়। উল্লেখযোগ্য যে দেশখনৰ ৰাষ্ট্ৰপতি ৰিচিপ টাইপ এৰডোৱানৰ প্ৰধান ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত ইস্তানবুলৰ মেয়ৰ ইক্ৰেম ইমামুগলুক যোৱা সপ্তাহত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছতেই দেশখনত অস্থিৰতাৰ উদ্ভৱ হয়। সোঁপন্থী ৰাজনৈতিক দলসমূহৰ লগতে ৰাষ্ট্ৰসংঘয়ো তেওঁৰ গ্ৰেপ্তাৰক গৰিহণা দিয়াৰ উপৰি প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে সশস্ত্ৰ বাহিনী নিয়োগ কৰা কাৰ্যৰ বিৰোধিতা কৰিছে। প্ৰাক্তন কেবিনেট সচিব ৰাজীৱ গৌবাক নীতি আয়োগৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। ঝাৰখণ্ড কেডাৰৰ 1982 বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰী গৌবাই 2019 পৰা 2024 আগষ্টলৈকে দেশৰ শীৰ্ষ আমোলা হিচাপে সেৱা আগবঢ়াইছিল। পূৰ্বে কেন্দ্ৰীয় গৃহ সচিব, নগৰ উন্নয়ন মন্ত্ৰালয়ৰ সচিব আৰু ঝাৰখণ্ডৰ মুখ্য সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰা গৌবাই কোভিড 19ৰ পাছত ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ কৌশলকে ধৰি দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ নীতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ছত্তীশগড়ৰ সুকমা জিলাত আজি 9 মাওবাদীয়ে আত্মসমৰ্পণ কৰে। এওঁলোকৰ ভিতৰত 6 মহিলা মাওবাদীও আছে। আত্মসমৰ্পণ কৰা মাওবাদীকেইজন কেইবাটাও গুৰুতৰ ঘটনাৰ সৈতে জড়িত আছিল। মাওবাদীকেইজনক ধৰাই দিব পাৰিলে 26 লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি ইতিপূৰ্বে ঘোষণা কৰা হৈছিল। মেঘালয় চৰকাৰৰ উদ্যোগত তথা ভাৰতীয় চেম্বাৰ অব কমাৰ্চৰ সহযোগত শ্বিলঙৰ ৰাজ্যিক অভিৱৰ্তন কেন্দ্ৰত কালিৰে পৰা 7ম এক্ট ইষ্ট বাণিজ্য প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। 3-দিনীয়াকৈ আয়োজিত এই প্ৰদৰ্শনীৰ জৰিয়তে প্ৰযুক্তি, কৃষি নিৰ্মাণ আৰু পৰ্যটনৰ দৰে উল্লেখযোগ্য খণ্ডসমূহত গুৰুত্ব আৰোপ কৰি BBIN অৰ্থাৎ বাংলাদেশ, ভূটান, ভাৰত, নেপাল আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰদৰ্শনীত ফিলিপাইনছ, জাৰ্মানী, ইণ্ডোনেছিয়া, কম্বোডিয়া, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, জাপান, বাংলাদেশ, ভূটান আৰু নেপালে অংশগ্ৰহণ কৰিছে। 7ম এক্ট ইষ্ট বাণিজ্য প্ৰদৰ্শনীয়ে বাণিজ্য, বিনিয়োগ আৰু সীমান্ত অঞ্চলৰ সহযোগিতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি মেঘালয়ক দেশৰ ভিতৰতে আগশাৰীৰ বিনিয়োগ কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাই সৌগাত এ মোদী শীৰ্ষক এটা অভিযান আৰম্ভ কৰিছে। ঈদৰ পূৰ্বে সমগ্ৰ দেশৰে অনগ্ৰসৰ 32 লাখ মুছলমান পৰিয়ালক বিশেষ উপহাৰৰ টোপোলা বিতৰণ কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে। অৱহেলিত মুছলমান পৰিয়ালসমূহে যাতে কোনো অসুবিধা নোহোৱাকৈ উৎসৱ উদযাপন কৰিব পাৰে তাক সুনিশ্চিত কৰাই এই অভিযানৰ মূল উদ্দেশ্য। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ জামাল ছিদ্দিকে কয় যে পবিত্ৰ ৰমজান মাহৰ লগতে সমাগত ঈদ, গুড ফ্ৰাইডে, ইষ্টাৰ, বৈশাখী, নৱৰোজ আৰু নতুন বছৰৰ সময়ছোৱাত সংখ্যালঘু মৰ্চাই এই অভিযানৰ জৰিয়তে দুখীয়া লোকসকলৰ কাষ চপাৰ প্ৰয়াস কৰিব। তেওঁ কয় যে এই অভিযানৰ অংশ হিচাপে 32,000 সংখ্যালঘু মৰ্চা কৰ্মীয়ে ৰাষ্ট্ৰজুৰি 32,000 মছজিদৰ সৈতে সহযোগিতাৰে কাম কৰিব। কালি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু সংখ্যালঘু মৰ্চাৰ দায়িত্ববাহী নেতা দুষ্যন্ত কুমাৰ গৌতমে সৌগাতে মোদী অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানী হজৰত নিজামুদ্দিন এলেকাত এই বিশেষ উপহাৰ টোপোলা বিতৰণ কৰে। এই কাৰ্যসূচীত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী ছিদ্দিকীয়ে তেওঁক সংগ দিয়ে। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত আজি ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। 23 বছৰীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ গৃহ ৰাজ্যত খেল প্ৰদৰ্শন উপভোগ কৰিবলৈ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। তদুপৰি যুৱ ক্ৰিকেটপ্ৰেমীসকলে সঞ্জু ছেমছন, ধ্ৰুৱ জুৰেল, চিমৰণ হেটমায়াৰ, যশস্বী জয়ছোৱালৰ উপৰি কলকাতা নাইট ৰাইডাৰ্ছৰ অজিংক্য ৰাহানে, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ভেংকটেশ আয়াৰ, বৰুণ চক্ৰৱৰ্তী আদিকে ধৰি প্ৰিয় তাৰকাসকলৰ খেল উপভোগ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে। আজিৰ খেলখনৰ পৰিপ্ৰেক্ষিতত যান বাহন আৰক্ষীয়ে গুৱাহাটী মহানগৰত কেতবোৰ পথৰ যাতায়াতৰ ক্ষেত্ৰত কিছু সাল সলনি কৰিছে। সেই অনুসৰি দিনৰ 2 বজাৰ পৰা নিশা 12 বজালৈ GS ৰোড, BK কাকতি ৰোড, AK আজাদ ৰোড, AK দেৱ ৰোড, কুল বসুমতাৰী ৰোড, ডঃ ভূপেন হাজৰিকা পথ, মৰাভৰলু পথ, FA ৰোড, ঢুপলীয়া ৰোড, বিষ্ণুপুৰ ৰোড, বিৰুবাৰী GMC ৰোড আৰু কাহিলিপাৰা ৰোডত বাণিজ্যিক বাহন আৰু লেহেমীয়া গতিৰ বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে বিয়লি 4:30 বজাৰ পাছত লালগণেশ তিনিআলিৰ পৰা চাইকেল ফেক্টৰী তিনিআলিলৈ কাৰ পাছ থকা বাহনকহে চলাচলৰ অনুমতি দিয়া হ'ব। প্ৰতিযোগিতাত একেখন ষ্টেডিয়ামতে অহা 30 মাৰ্চত হ'বলগীয়া আন এখন খেলত ৰাজস্থান ৰয়েলছৰ দলটো চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। নিৰ্বাচন আয়োগৰ উদ্যোগত নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ 1 লাখৰো অধিক বুথ পৰ্যায়ৰ বিষয়া BLOৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি আহিছে। দক্ষিণ কোৰিয়াৰ বনজুইত কমেও 18 লোকৰ মৃত্যু হোৱাৰ লগতে আন 19 লোক আহত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আজি ৰিয়ান পৰাগৰ নেতৃত্বত হ'বলগীয়া ৰাজস্থান ৰয়েলছৰ খেলখনলৈ অসমৰ দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰিছে। আমাৰ বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।